জখৰিয়া ভাববাদী পুস্তক ছয় অধ্যায় জখৰিয়াৰ অষ্টম দৰ্শন। তেতিয়া পুনৰাই মই মোৰ চকু তুলি চাই দেখিলো, দুই পৰ্বতৰ মাজৰ পৰা চাৰিখন ৰথ ওলাই আহিল। সেই পৰ্বতৰ পিতলৰ পৰ্বত, প্ৰথম ৰথত ৰঙা ঘোঁৰা, দ্বিতীয়খনত কলা ঘোঁৰা, তৃতীয়খনত বগা ঘোঁৰা আৰু চতুৰ্থখনত বলি ফুটুকা ঘোঁৰা। তেতিয়া মোৰে সৈতে কথা হোৱা দূতজনক মই প্ৰশ্ন কৰি কলো, হে মোৰ প্ৰভু, এইবোৰ কি? দূতজনে উত্তৰ দি মোক ক'লে, এইবোৰ হ'ল গোটেই পৃথিৱীৰ প্ৰভুৰ আগত থিয় হৈ থকাৰ পৰা ওলাই অহা আকাশৰ চাৰি বায়ু। কলা ঘোঁৰাৰ ৰথখন উত্তৰ দেশৰ ফাললৈ ওলাই গৈছে, বগাবোৰ পশ্চিম দেশৰ ফালে আৰু অনুজ্জ্বল দাগ থকাবোৰ দক্ষিণ দেশলৈ গৈছে, আৰু বলিবোৰে ওলাই গৈ পৃথিৱীত ইফালে সিফালে ফুৰিবৰ বাবে অনুমতি খুজিলে। তেতিয়া দূতে ক'লে, যোৱা, পৃথিৱীত ইফালে সিফালে ফুৰাগৈ। তেতিয়া সেইবোৰে পৃথিৱীত ইফালে সিফালে ফুৰিবলৈ ধৰিলে। তেতিয়া তেওঁ মোক আহ্বান কৰিলে আৰু মোক মাতি ক'লে, চোৱা, উত্তৰ দেশৰ ফালে ওলাই যোৱাবোৰে উত্তৰ দেশৰ মূৰ কুদ্ধ মাৰ নিয়ালে। সেয়ে জিহুৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক'লে, বোলে তুমি গৈ হিলদৈ, টুবিয়াক, জিদয়া এই দেশান্তৰিত লোকসকলৰ পৰা ৰূপ আৰু সোণ লোৱাগৈ, আৰু আজিয়েই তুমি নিজে এইবোৰ লৈ যিজন বাবিলৰ পৰা আহিল সেই চফনিয়াৰ পুত্ৰ যোছিয়াৰ ঘৰলৈ যোৱা। তাতে সেই ঘৰত সোমাই সেই ৰূপ আৰু সোণ লৈ তাৰে দুটা কীৰ্তি সাজি যিহোচাদকৰ পুত্ৰ যিহোচুৱাৰ প্ৰধান পুৰোহিতৰ মূৰত দিয়াগৈ, আৰু তুমি তেওঁক ক'বা, বাহিনীসকলৰ জিহুৱাই এই কথা কৈছে, চোৱা, সেই পুৰুষজনৰ নাম পোখা, তেওঁ যি ঠাইত আছে সেই ঠাইতেই বাঢ়িব, আৰু তেওঁ তেতিয়াই জিহুৱাৰ মন্দিৰ সাজিব। হয়, তেওঁৱেই জিহুৱাৰ মন্দিৰ সাজিব আৰু তেওঁ গৌৰৱ মুকুটেৰে বিভূষিত কৰিব। তেওঁ নিজ সিংহাসনত বহি ৰাজত্ব কৰিব আৰু পুৰোহিত হৈ নিজ সিংহাসনত বহিব, আৰু দুয়োটাৰে মাজত শান্তিৰ মন্ত্ৰণা থাকিব, আৰু সেই দুটা কীৰ্তি হেলেম, টুবিয়া, জিদয়া আৰু চফনিয়াৰ পুত্ৰ যোছিয়াৰ উদাৰতাৰ সোঁৱৰণৰ অৰ্থে জিহুৱাৰ মন্দিৰত ৰখা হ'ব। আৰু দূৰৈত থকা লোকসকল যেতিয়া আহি জিহুৱাৰ মন্দিৰ নিৰ্মাণৰ সাহায্য কৰিব, তেতিয়া বাহিনীসকলৰ জিহুৱাই যে মোক তোমালোকৰ ওচৰলৈ পঠিয়ালে ইয়াক তোমালোকে জানিবা, আৰু তোমালোকে যদি যত্নেৰে ঈশ্বৰৰ জিহুৱাৰ বাক্য পালন কৰা তেতিয়া এইয়ে সিদ্ধ হ'ব।